এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসম বিধানসভাত পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত, 105খন পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীয়ে লাভ কৰিব সমপৰ্যায়ৰ দৰমহা, নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাৰ আশা প্ৰকাশ, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বিংশতিতম অসম মহোৎসৱ আৰম্ভ, আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীৰ অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ ঘোষণা। নমস্কাৰ, আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ 105খন পৌৰ নিগম নিকায়ৰ 1044গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব। 2013 চনৰ 4 ছেপ্টেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰাসকলে এই সুবিধা লাভ কৰিব। অসম বিধানসভাত কালি ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত হোৱাৰ পাছতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰে। বিধেয়কখনৰ কেইবাটাও দফাৰ সংশোধনী প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে পৌৰ নিগম নিকায়সমূহে স্বতন্ত্ৰভাৱে কাম কৰাৰ লগতে কৰ্মচাৰীসকলক নিযুক্তি দি দৰমহা প্ৰদান কৰি আহিছে, কিন্তু বহু পৌৰ নিগম নিকায়ৰ সময়ত কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰাত কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিষয়টো সন্দৰ্ভত আলোচনা আৰু বিবেচনাৰ অন্তত পদসমূহ প্ৰাদেশিকীকৰণৰ বাবে আইনখন আনি তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰী মল্লবৰুৱাই উল্লেখ কৰে।
আমি এখন আইন বিধেয়ক ইয়ালৈ আনিছিলো, দা আসাম মিউনিসিপাল এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025। এই বিলখনৰ নামতে কথাটো বুজি পোৱা যায় যে আমি কি বিল আনিছো, যে আসাম মিউনিসিপাল এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল 2025, নট মিউনিসিপাল প্ৰভিঞ্চিয়েলাইজ বিল, মিউনিসিপাল এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ বিল। আমি মিউনিসিপালৰ কৰ্মচাৰীসকলৰ প্ৰভিঞ্চিয়েলাইজ বিল আনিছো, মিউনিসিপালিটিটো প্ৰভিঞ্চিয়েলাইজ কৰা বিল আনা নাই। প্ৰথম কথা হ'ল যে আমাৰ এই চেল্ফ লোকেল বডিবিলাক ফৰ্ম হৈ তেওঁলোকে সুন্দৰভাৱে নিজৰ নিজৰ অট'নমাছ বডি হিচাপে চলাই থাকে, যিবিলাক লোকেল গভৰ্ণমেণ্ট হিচাপে চলায়। এমপ্লয়িবিলাকক এপইণ্টমেণ্টো তেওঁলোকে দিয়ে, দি তেওঁলোকৰ দৰমহা দিয়াৰ দায়িত্ব তেওঁলোকৰ। টাউন কমিটিবিলাকে টাউন কমিটিয়ে তেওঁলোকৰ এমপ্লয় লয়, তেওঁলোকে দৰমহাও দিয়ে আৰু তেনেকৈ চেল্ফ লোকেল বডিবিলাক চলি থাকে। কিন্তু কথা হ'ল যে সময়ৰ লগে লগে এনেকুৱা হ'ল যে চেল্ফ লোকেল বডিবিলাকে সেই মানুহবিলাকক দৰমহা দিব নোৱাৰা হ'ল। যোৱা সময়ত যেতিয়া 4th আসাম ষ্টেট ফাইনেন্স কমিশ্যন চলি আছিলে, তেতিয়া তেওঁলোকৰ এই কথাবিলাক লৈ এটা আলোচনা হ'ল আৰু এই আলোচনা হোৱাৰ সময়ত গ্ৰুপ অফ মিনিষ্টাৰ এখন কমিটি বনাই দিয়া হ'ল 2012 চনৰ কথা। গতিকে এই কথাটো আছিল যে তেওঁলোকক দৰমহা দিয়াৰ দায়িত্ব চৰকাৰৰ নহয় আৰু আমি তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ আনিছো, মানে এমপ্লয়িজ শ্ৰেণীৰ যিহেতু দৰমহাই নাপায় বা চলিব নোৱাৰা হৈছে, গতিকে আমাৰ চৰকাৰে এমপ্লয়িজবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে এই এখন আনিছে।
নামৰূপ সাৰ কাৰখানাত 12,600 কোটি টকা বিনিয়োগেৰে নতুন গোট স্থাপন কৰাৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি তথা কৃষকে উচ্চ দামত সাৰ কিনিবলৈ অক্ষম হোৱা সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী বৰাই কয় যে এই কৃষি বিভাগে জিলা প্ৰশাসনৰ লগত যুটীয়াভাৱে অনুসন্ধান কৰি সাৰ বিক্ৰীৰ ক্ষেত্ৰত কোনোধৰণৰ অনিয়ম পোৱা নাই আৰু নামৰূপৰ অতিৰিক্ত গোটটো স্থাপন হোৱাৰ পাছতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কালি নিশা 12 বজাৰ পাছতে ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sitesebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ধাৰাপুৰত মজলী ৰাণীচাপৰি সংযোগী ভাসমান সেতু আৰু ৰাণীচাপৰিৰ বৈদ্যুতিকীকৰণ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিব। মজলী ৰাণীচাপৰি সংযোগী সেতুখনে সুশৃংখলিত যোগাযোগত যাত্ৰাৰ সময় আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লগতে কৃষিকৰ্ম আৰু থলুৱা অৰ্থনীতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। আনহাতে ৰাণীচাপৰিৰ বৈদ্যুতিকীকৰণ ব্যৱস্থাই প্ৰায় 400টা পৰিয়ালক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। 4,000 বিঘা ভূমি এলেকা সামৰিবলগীয়া এই বৈদ্যুতিকীকৰণ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব। আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে শক্তি, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি কালাপাহাড় রাধাগোবিন্দ বৰুৱা পথ, ডক্টর ভূপেন হাজৰিকা পথ আর মৰা ভৰলু নৈর উপর নির্মাণ করা পক্ষী দলঙর উদ্বোধন করব। 2023-24 বিত্তীয় বর্ষর রাজ্যিক স্ব অগ্রাধিকার উন্নয়ন পুঁজির সহায়ত প্রকল্পকেইটা নির্মাণ করা হয়েছে। 15 কোটি টাকা ব্যয় সাপেক্ষ এই প্রকল্পের জড়িয়ে বর্ষাপাড়া স্টেডিয়াম, কালাপাহাড় ফটাশিল কলনি বজাৰৰ পৰা 27 নম্বর রাষ্ট্রীয় ঘাইপথ সংযোগী বিকল্প পথৰ সুবিধা সৃষ্টি হব। তদুপরি বর্ষাপাড়া ক্রিকেট স্টেডিয়ামত আয়োজিত ক্রিকেট খেলার সময়ত হওয়া যানজটের সমস্যা হ্রাস পোৱাৰ লগতে স্টেডিয়ামৰ প্ৰৱেশ দ্বাৰলৈ সংযোগ ব্যৱস্থা সুশৃংখলিত হৈ উঠিব বুলিও আশা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থকাৰ কথা। যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজি 20তম অসম মহোৎসৱ আৰম্ভ হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোৎসৱখন উদ্বোধন কৰিব। অনুষ্ঠানত সাহিত্য সংস্কৃতি আৰু ক্রীড়া জগতলৈ বিশেষ সেৱা আগবঢ়োৱা 4গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। উদ্বোধনী অনুষ্ঠানত অসমীয়া লোক সংস্কৃতিৰ বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ সৈতে সংগতি ৰাখি বিয়ানাম, দিহানাম, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কেইবাখনো কৰ্মশালা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। মহোৎসৱখনৰ অহা 23 মাৰ্চত সামৰণি পৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ অহা 14 মার্চত 3দিনীয়া ভ্রমণসূচীরে অসমলৈ আহিব। 15 মার্চৰ পুৱা অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনৰ অন্তত তেওঁ মিজোৰামলৈ ৰাওনা হ'ব। আইজলত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি নিশা তেওঁ গুৱাহাটীলৈ উভতি আহিব। গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সদস্য তথা দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। 16 মার্চত তেওঁ কোকৰাঝাৰত উপস্থিত হ'ব আৰু জিলাখনৰ দতমাত আয়োজন কৰা সদৌ বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কোকৰাঝাৰৰ পৰাই শ্ৰীশাহ দিল্লীলৈ উভতি যোৱাৰ কথা। মাজুলী আৰু যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ 2-লেনযুক্ত দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে পুনৰ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা উল্লেখ কৰিছে। পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ব্যয় বিত্ত সমিতিয়ে প্ৰায় 700 কোটি টকাৰ সংশোধিত প্ৰকল্প ব্যয়ত অনুমোদন জনাইছে। পৰৱৰ্তী পদক্ষেপ হিচাপে শীঘ্ৰেই নিবিদা আহ্বান কৰা হ'ব বুলিও বাৰ্তাটোত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেন্দ্ৰ চৰকাৰক আহ্বান জনোৱাৰ পাছত সংশোধিত প্ৰকল্প ব্যয়ত চৰকাৰে অনুমোদন দিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3গৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটো ৰাত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 আন্তৰ্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীয়ে পুনৰ আন্তৰ্জাতিক খেলত অংশ ল'ব। চলিত মাৰ্চ মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া ফিফা আন্তঃৰাষ্ট্ৰীয় উইণ্ডো খেলৰ জৰিয়তে খেলুৱৈগৰাকী উভতি আহিব বুলি সৰ্বভাৰতীয় ফুটবল সন্থাই ঘোষণা কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে যোৱা বৰ্ষৰ জুন মাহত কুৱেইটৰ বিৰুদ্ধে নিজৰ অন্তিমখন খেল খেলিছিল আৰু পাছলৈ অৱসৰ ঘোষণা কৰিছিল। AFC এছিয়া কাপ ছৌদি আৰবিয়া 2027ৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ তৃতীয় ৰাউণ্ডৰ প্ৰাক মুহূৰ্তত ছেত্ৰীৰ অন্তৰ্ভুক্তিকৰণ ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ভাৰতে অহা 19 মাৰ্চত শ্বিলঙত মালদ্বীপৰ বিৰুদ্ধে এখন বন্ধুত্বপূৰ্ণ খেলত আৰু পাছলৈ একেটা স্থানতে বাংলাদেশৰ বিৰুদ্ধে যোগ্যতা নিৰ্ণয়কাৰী খেলখনত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক খালিস্তানী সমৰ্থকে লণ্ডনত আক্ৰমণৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দৈনিক জনমভূমি, দ্য টাইমছ অৱ ইণ্ডিয়া আদি প্ৰায়কেইখন বাতৰি কাকতেই প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সমীকা ৰবিয়ে 2011-12 চনৰ পৰা 2023-24 চনলৈ দেশৰ 30 কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি দাবী কৰাৰ বাতৰিটো দৈনিক অসম কাকতে দাৰিদ্ৰমুক্ত হৈছে 30 কোটি লোক শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে এডভান্টেজ আছাম 1.0ত অসমলৈ 64,951.15 কোটি টকাৰ বিনিয়োগ, দ্বিতীয় সংস্কৰণত 2,29,900 কোটি টকা ঘোষণা শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীয়ে বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিত চহৰৰ তালিকাৰ 39 সংখ্যক স্থান লাভ কৰাৰ উদ্বেগজনক এটা খবৰ আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আসাম ট্রিবিউন কাকতে বিধানসভাত স্বায়ত্তশাসিত পরিষদৰ 7খন বিধেয়ক গৃহীত হওয়ার বাতৰিটো এসেম্বলি পাসিস বিল রিলেটেড টু 7 অটোনমাস কাউন্সিলস শিরোনামে প্রথম পৃষ্ঠাত প্রকাশ করেছে। দ্য সেন্টিয়েল কাকতে এরাউন্ড 3.35 লাখ হেক্টর্স অফ রিজার্ভ ফরেস্ট ল্যান্ডস স্টিল আন্ডার এনক্রোচমেন্ট শিরোনামে একটা গুরুত্বপূর্ণ বাতৰি প্রথম পৃষ্ঠাত স্থান দিছে। এতিয়া হোক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ কুমার ডেভিড দাস। আইচিচি চেম্পিয়ন্স ট্রফি ক্রিকেট প্রতিযোগিতার দেওবারে দুবাইত হবলগীয়া ফাইনেলত ভারত নিউজিল্যান্ডৰ বিৰুদ্ধে অবতীর্ণ হব। প্রতিযোগিতার লাহোরৰ গাদ্দাফি স্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন সেমিফাইনেলত নিউজিল্যান্ডে দক্ষিণ আফ্রিকাক 50 রানত পরাস্ত করে ফাইনেলত প্রবেশ করে। প্রথমখন সেমিফাইনেলত ভারতে অস্ট্রেলিয়াক পরাস্ত করে ফাইনেলত প্রবেশ করেছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত জোৰেৰে পচুৱা বতাহ বলাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম তথা নাগালেণ্ডৰ ঠাই বিশেষে পাতলীয়া আৰু অৰুণাচল প্ৰদেশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো স্থানত ধুমুহা আৰু বিজুলী ঢেৰেকণিৰ আশংকা প্ৰকাশ কৰিছে। আনহাতে মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত বতৰ শুকান হৈ থাকিব বুলি কেন্দ্ৰটোৱে লগতে প্ৰকাশ কৰিছে। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে ইউ পি ৱাৰিয়াৰ্ছক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পৰাজয়ৰ পাছতে ইউ পি ৱাৰিয়াৰ্ছৰ প্লে অফ ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ সকলো সম্ভাৱনাৰ অন্ত পৰে। খেলখনত প্ৰথমে বেটিং কৰি ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 150 ৰান কৰে। জৰ্জিয়া ৱলে সৰ্বাধিক 55 ৰান কৰে। মুম্বাইৰ এমিলিয়া কাৰে 5টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত মুম্বাইয়ে 9টা বল বাকী থকা অৱস্থাত 4টা উইকেট হেৰুৱাই খেলখনত জয়লাভ কৰিবলৈ সমৰ্থ 46টা বলত 68 ৰান কৰা অপেনাৰ হেইলি মেথিউজলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। আজি লক্ষ্ণৌত গুজৰাট টাইটানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অহা 11 মাৰ্চত লীগ পৰ্যায়ৰ খেলৰ অন্ত পৰিব। পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। দ্বিতীয় আৰু তৃতীয় স্থানত থকা দল দুটাই 13 মাৰ্চত এখন প্লে অফ খেলত অৱতীৰ্ণ হ'ব আৰু বিজয়ী দলটোৱে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। মহিলা প্ৰিমিয়াৰ লীগৰ এইবাৰৰ চূড়ান্ত খেলখন 15 মাৰ্চত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অসম বিধানসভাত পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত। 105খন পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীয়ে লাভ কৰিব সমপৰ্যায়ৰ দৰমহা। নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাৰ আশা প্ৰকাশ। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি 62তম অসম মহোৎসৱ আৰম্ভ। আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীৰ অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ ঘোষণা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 10 বজাত শুনিবলৈ পাব। ধন্যবাদ।